এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা, অসম গণ পৰিষদৰ সৈতে বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বুজাপৰা শীঘ্ৰেই সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী প্ৰাৰ্থী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। এই উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ লৈছে। এই অনুষ্ঠানতে স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নৱনিযুক্ত বিষয়াসকলে যাতে সমাগত নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিৰ্বাচনৰ পূৰ্বে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহন উপস্থিত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জনসাধাৰণে ফাকুগুৰি আৰু ৰং সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি দ্বিতীয় ভৰদৌল উপলক্ষে পুৱাৰে পৰা অগণন লোকৰ সত্ৰ চৌহদলৈ আগমন ঘটিছে। পৰহিলৈ সত্ৰত হুঁৱৰি পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সত্ৰত কলীয়া গোসাঁইক সেৱা জনায়। বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ সুকীয়া আকৰ্ষণ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিহু আৰু ঝুমৰ বিনন্দিনীৰ দৰে হোলীগীতক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে। শীঘ্ৰেই এই পৰিকল্পনা বাস্তৱায়িত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ সত্ৰসমূহ দখলমুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব বুলিও তেওঁ কয়।
কিন্তু মোৰ পৰিকল্পনাৰ ভিতৰত আদি সত্ৰ হিচাপে বহৰী সত্ৰ মোৰ পৰিকল্পনাত আছে, সুন্দৰ দিয়া আছে, আৰু আমাৰ গণকুচি পাৰ্টিশ্যন একেবাৰে মোৰ আমাৰ মধুপুৰলৈকে মোৰ পৰিকল্পনা। গতিকে লাহে লাহে আমি কৰি গৈ থাকিম আৰু সত্ৰ আয়োগ গঠন হোৱাৰ পিছত সত্ৰৰ বেদখল সমূহৰ ক্ষেত্ৰত তেওঁলোকেও সিদ্ধান্ত ল'ব পাৰিব আৰু বেদখল মুক্ত কৰাৰ অভিযান আমাৰ চলি থাকিব। এইবাৰ মই কৈছো যে 1.5 লাখ বিঘা মাটি আমি মুক্ত কৰিলো, অহাবাৰ আমি 5 লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিম। এইটো আমাৰ এটা আমি লক্ষ্য বান্ধি লৈছো আৰু আমি কাম কৰি গৈছো।
বিহু বা জুবুৰৰ নিচিনাকৈ হোলী গীতক সময়ানিং
আছে এই বছৰে মই ভাবিছিলো, কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহব বুলি ভাবিলো। ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ।
বৰপেটাৰ পাটবসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশবথা মুখৰ হৈ উঠিছে। শিলচৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আছাম ৰাইফলছৰ জোৱানসকলৰ সৈতে আজি ফাকুৱাৰ আনন্দ উপভোগ কৰে। তেওঁ শিলচৰত শ্ৰীকোণাত থকা বাহিনীটোৰ শিবিৰত জোৱানসকলৰ বেণ্ড প্ৰদৰ্শন আৰু গোৰ্খা জোৱানসকলৰ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে উৎসৱৰ আনন্দ উপভোগ কৰিব পৰাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।
শিলচৰ মে অসম ৰাইফলছ কে সন্মানিত অধিকাৰী আৰু জোৱানো কে বীচ হোলী কা যে উৎসৱ মনা ৰহে হে, মনকা বহুত আনন্দ কি অনুভূতি হো ৰহি হে। ইয়ে জোৱান তন সমৰ্পিত, মন সমৰ্পিত আৰু ইয়ে জীৱন সমৰ্পিত, চাহতা হু দেশ কি ধৰতী তুঝে কুছ আৰু ভি দু কি ভাৱনা সে জো হমেশা প্ৰেৰিত ৰহতে হে, উনকে বীচ हमें कोई भी त्योहार मनाने का जो अवसर मिलता है वह सबसे आनंददायक होता है। मुझे भी खुशी है कि मैं अपना ये उत्सव अपने इन जवानों के बीच मना रहा हूं। मेरे पूरे असम वासियों को, सारे जवानों को, सारे अधिकारियों को, सभी मित्रों को, मेरे सभी वासियों को, हमारे सीमा पर लगे सभी जवान बंधुओं को मेरी ओर से होली की बहुत बहुत बधाई।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। আজি তৃতীয় দিনা নাম প্ৰসংগ কৰা হৈছে। মহাপূজাৰ পাছত সন্ধিয়া প্ৰভুক আবিৰ্ষনা হ'ব আৰু নিশাৰ ভাগলৈ ভক্তসকলে পৰস্পৰক ফাকুগুৰি সানিব। কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিৰে পৰা দৌল উৎসৱ উদযাপন কৰা হৈছে। দৰং জিলাৰ বিভিন্ন সত্ৰ, দেৱালয়, নামঘৰ আদিতো দৌল উৎসৱ পালন কৰা হৈছে। ধুবুৰী জিলাৰ সত্ৰশালৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শ্ৰী শ্ৰী ৰাম ৰায়কুঠী সত্ৰত আজি তৃতীয় দিনা দৌল উৎসৱ পালন কৰা হৈছে। দৌলৰ সোঁৱৰী উপলক্ষে নাম কীৰ্তনৰ পাছত মেলাৰ আয়োজন কৰা হৈছে। এই মেলালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া পশ্চিমবংগৰ বহু লোকৰ আগমন ঘটিছে। মেলাৰ শেষত গোসাঁইক ফুৰোৱা হ'ব। জিলাখনত কালি দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বসন্ত উৎসৱৰ আয়োজন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰপাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি পাঁচদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ধেনুধৰাৰ দৌল মন্দিৰত দুদিনীয়াকৈ আয়োজিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনা গোসাঁই ফুৰোৱা আৰু দৌল যাত্ৰা কৰা হয়। মাজুলীৰ সত্ৰসমূহতো আধ্যামিক পৰম্পৰা বৰ্তাই ৰাখি ফল্গোৎসৱ আৰু ফাকুৱা পালন কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বিভিন্ন স্থানত আজি ফাকুৱাৰ আনন্দ উদযাপন কৰা হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰতো সম্প্ৰীতিৰ নিদৰ্শন ৰাখি বহু লোকে ফাকুৱাৰ আনন্দ উদযাপন কৰে। বিজেপিকে ধৰি ইয়াৰ মিত্ৰদলসমূহে বহাগ বিহুৰ পূৰ্বে ৰাজ্যত বিধানসভা নিৰ্বাচন হোৱাটো বিচাৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বৰপেটা সত্ৰৰ দৌল মহোৎসৱত আজি অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ তিনিজন নিলম্বিত বিধায়কে কাইলৈ বিজেপিত যোগদান কৰিব। দলটো সম্প্ৰতি নিৰ্বাচনৰ বাবে সাজু বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসম গণ পৰিষদৰ সৈতে বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বুজাপৰা শীঘ্ৰেই সম্পন্ন হ'ব। তেওঁ লগতে বি পি এফ আৰু ইউ পি পি এল দলকো নিজৰ মাজত আলোচনা কৰি সিদ্ধান্ত ল'বলৈ কোৱা হৈছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দৌল মহোৎসৱৰ আনন্দৰ মাজতে বৰপেটাত নৱনিৰ্মিত আৱৰ্ত ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই ভৱনটো বিশেষ অতিথিৰ বাবে দুটা কোঠাসহ মুঠ 20টা কোঠা আৰু 70খন আসন বিশিষ্ট আলোচনা কক্ষৰ সৈতে অন্যান্য সুবিধাসমূহ থাকিব। গুৱাহাটী মহানগৰৰ যানজট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি হৰলুমুখৰ দীনেশ গোস্বামী উড়ন সেতুখন উদ্বোধন কৰা হ'ব। লোক নিৰ্মাণ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত মুঠ 99 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উড়ন সেতুখনে ৰেল লাইনৰ ওপৰেৰে নিৰৱচ্ছিন্নভাৱে যান বাহনৰ চলাচল সুনিশ্চিত কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা তথা বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিব। এই সেতুখনে মাছখোৱা শান্তিপুৰৰ লগতে শ্লুইছ গেটক সংযোগ কৰিছে। ফৰলুমুখৰ সোণাৰাম খেলপথাৰত আজি সন্ধিয়া এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকিব। ইপিনে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ দিশত নৱতম সংযোজন হিচাপে আজি মুখ্যমন্ত্ৰীয়ে শৰাইঘাট ৰণৰ স্মৃতিসৌধ উদ্বোধন কৰাৰ লগতে পানবজাৰত ব্ৰহ্মপুত্ৰ নদী পাৰ উদ্যানৰ সম্প্ৰসাৰণ কাৰ্যৰো আধাৰশিলা স্থাপন কৰিব। সন্ধিয়া 6 বজাত পানবজাৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ ৰেলযাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত ৰাজ্যত কেইবাটাও ষ্টেচনত নতুনকৈ 28খন ৰেলগাড়ী ৰখাবলৈ পৰীক্ষামূলকভাৱে অনুমতি দিছে। এই অনুসৰি এতিয়াৰে পৰা দিল্লী কামাখ্যা ব্ৰহ্মপুত্ৰ মেইল টিহু ৰেল ষ্টেচনত ৰব। একেদৰে কন্যাকুমাৰী ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ অভয়পুৰী ষ্টেচনত, নিউ জলপাইগুৰি গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ বৰপেটা ৰোড ষ্টেচনত, কামাখ্যা আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ লগতে তাম্বাৰাম শিলঘাট টাউন নগাঁও এক্সপ্ৰেছ বিজনী ষ্টেচনত ৰখোৱা হ'ব। কলকাতা চিৰাং এক্সপ্ৰেছ চাপৰ ষ্টেচনত, ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ডিফুত, নিউ তিনিচুকীয়াত অমৃতসৰ এক্সপ্ৰেছ দুলীয়াজানত, নিউ দিল্লী গুৱাহাটী ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙত ৰব। এই পদক্ষেপে ষ্টেচনকেইটাৰ সমীপৰ অঞ্চলসমূহৰ জনতাক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। বজালী আৰু চিৰাং জিলাৰ ৰাইজে জিলা দুখনৰ নিৰ্দিষ্ট ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে। চিৰাং জিলাৰ বিজনীত 3খন ৰেল ৰখোৱাৰ সিদ্ধান্তক বিজনীবাসী ৰাইজে আনন্দ প্ৰকাশ কৰিছে। বজালী জিলাৰ পাঠশালা ষ্টেচনত ৰাজধানী অভিমুখী ব্ৰহ্মপুত্ৰ মেইল ৰখোৱাৰ সিদ্ধান্তক জনসাধাৰণে আদৰণি জনাইছে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ ভাৰত আৰু ইংলেণ্ড মুখামুখি হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা। অসম গণ পৰিষদৰ সৈতে বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বুজাপৰা শীঘ্ৰেই সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।